এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত একোখনকৈ BSc নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা, ৰবটিক অস্ত্ৰোপচাৰ আৰু বৃক্ক সংৰোপণ সুবিধা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰা হয়। স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্পৰ্কীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ বৃদ্ধি, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ স্বীকৃতি পৰিষদ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ তথা মান নিৰ্ধাৰণ পৰীক্ষাগাৰৰ স্বীকৃতি পদক্ষেপ, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,00,000তকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান, পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাহত আঁচনিৰ অধীনত 1,50,000 টকা পৰ্যন্ত সাহায্য প্ৰদানৰ বিষয় লৈ বৈঠকত আলোচনা কৰা হয়। অসম কৰ্কট পৰিচৰ্যা ফাউণ্ডেচনৰ অধীনত নিৰ্মীয়মান 4খন কৰ্কট ৰোগৰ চিকিৎসালয় আৰু এছিছ প্ৰকল্প তথা কৰ্কট ৰোগৰ উন্নত পৰিচৰ্যা পদক্ষেপৰ বিষয়কেইটায়ো আলোচনাত আগস্থান লাভ কৰে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মেৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। অধিৱেশনৰ সময়ছোৱাত সংসদৰ কাম কাজ সুচাৰুৰূপে পৰিচালনাৰ বাবে মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ খৰতকীয়া কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9,00,000 মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। অসম সাহিত্য সভাৰ সভাপতি বিশেষ সাহিত্য সন্মান 2025 আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক, পণ্ডিত, লেখক, চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, গৱেষক, সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক আৰু গৱেষক নোমল মাহাত্তাক আজি এই সন্মান প্ৰদান কৰা হয়। এই অনুষ্ঠানত দিয়া ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা উপযুক্ত শব্দ বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন অংশত আজি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত আজি এনে অনুশীলন কৰা হয়। জৰুৰীকালীন চাইৰেনৰ শব্দৰে অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই নিয়ন্ত্ৰণৰ অনুশীলন প্ৰদৰ্শন কৰে। অসামৰিক প্ৰতিৰক্ষাৰ কৰ্মীসকলে আহতসকলক ষ্ট্ৰেচাৰেৰে কঢ়িয়াই নিৰাপদ স্থানলৈ লৈ যায় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। আশ্ৰয়স্থল হিচাপে স্থাপন কৰা অস্থায়ী শিবিৰৰ পৰা এম্বুলেঞ্চেৰে পৰৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয়। ডিব্ৰুগড় জিলাতো প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত এই অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 6:30 বজাত প্ৰথমটো বিপদ সংকেতৰ চাইৰেন বাজি উঠাৰ লগতে ৰাইজক ঘৰৰ বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কোৱা হয়। ৰাজ্যত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আৰক্ষীয়ে আজি এনে অভিযানৰ অধীনত 29 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত লাহৰিজানৰ 6 মাইলত অভিযান চলাই ডিমাপুৰৰ পৰা দিল্লাই অভিমুখী এখন বাহনৰ পৰা 9 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। ভাংখিনি 10টা পেকেটত লুকুৱাই অনা হৈছিল। এই সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অধীনৰ কলগছিয়া আৰু দিগজানীৰ দুটা স্থানৰ পৰা অবৈধভাৱে মজুত কৰি ৰখা 110টা ৰন্ধন গেছৰ চিলিণ্ডাৰ জিলাখনৰ অসামৰিক যোগান বিভাগে আজি জব্দ কৰে। বিভাগে দিগজানীৰ চাহাবুদ্দিন নামৰ এজন লোকৰ ঘৰত 82টা আৰু কলগছিয়া বজাৰৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ দোকানৰ পৰা 28টা চিলিণ্ডাৰ জব্দ কৰে। আৰক্ষীয়ে দুয়োজনকে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই।